দ্বিতীয় বিবৰণ তেৰ অধ্যায়। মূৰ্তি পূজাৰ বিৰুদ্ধে সতৰ্কবাণী। যদি আপোনালোকৰ মাজত কোনো ভাৱবাদী বা সপোন দেখি ভৱিষ্যতৰ কথা ক'ব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়, আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্ৰমাণ দেখুৱায় আপোনালোকক কয়, আহা, আমি আন দেৱতাবোৰৰ পাছত চলি যিবোৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা পূজা কৰোঁগৈ, তেন্তে আপোনালোকে সেই ভাৱবাদী বা সপোন দেখা লোকৰ কথা নুশুনিব, কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যীহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰেনে নকৰে তাক জানিবৰ কাৰণেহে আপোনালোকৰ যীহোৱাই আপোনালোকক পৰীক্ষা কৰে। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যীহোৱাৰেই পাছত চলিব, তেওঁকে ভয় কৰিব, তেওঁৰ আজ্ঞাবোৰ পালন কৰিব, তেওঁকে অনুসৰণ কৰিব, তেওঁৰ আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব। তেনে ভাৱবাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ'ব, কিয়নো আপোনালোকৰ ঈশ্বৰ যীহোৱা যিজনে মিছৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দিত্ব গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰে বিৰুদ্ধে সেই লোকে উচটনি দিছে। আপোনালোকৰ ঈশ্বৰ যীহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে, সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব। যদি আপোনাৰ নিজৰ ভাই বা আপোনাৰ ল'ৰা কি ছোৱালী নাইবা প্ৰিয় ভাইজা কি আপোনাৰ প্ৰাণৰ বন্ধুৰে আপোনাক বিপথে নিবৰ কাৰণে যিসকলক দেৱতাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলে নাজানে সেইসকলৰ বাবে গোপনে প্ৰবৃত্তি দি কয় যে, ব'লা আমি গৈ আন দেৱতাৰ পূজা কৰোঁ। পৃথিৱীৰ এক সীমাৰ পৰা অন্য সীমাৰ পৰ্যন্ত আপোনাৰ চাৰিওফালৰ ওচৰৰ বা দূৰৈ লোকসকলে যাক সেৱা কৰে তেনে যি কোনো দেৱতাৰ পূজা কৰে তেন্তে আপোনালোকে সেই মানুহৰ কথাত সন্মত নহ'ব আৰু তেওঁ কথালৈ কাণ নিদিব, তেওঁলৈ দয়া নেদেখুৱাব, কৃপাও নকৰিব আৰু তেওঁলোক লুকুৱাই নাৰাখিব, কিন্তু অৱশ্যে সেইজনক বধ কৰিব। তেওঁক বধ কৰিবলৈ আপুনি নিজৰ হাতেৰে আৰম্ভ কৰিব, তাৰ পাছত সকলোৱে যোগ দিব। যিজনে আপোনালোকক মিছৰ দেশৰ বন্দিত্ব গৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ পাছত চলাৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক আপোনালোকে শিল দলিয়াই হত্যা কৰিব। পাছে ইজৰাইলীয়াসকলে সেই কথা শুনি ভয় খাব আৰু আপোনালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব। আপোনালোকৰ ঈশ্বৰ যীহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে সেই ঠাই ইজৰাইলবাসীৰ মাজত কেইজনমান দুষ্ট লোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, আহক আমি গৈ ইটোৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে, তেনেকুৱাই যদি হয় তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব, সেয়ে যদি সঁচা বুলি প্ৰমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে, তেন্তে আপোনালোকে তৰোৱালৰ ধাৰেৰে সেই নগৰ নিবাসীসকলক প্ৰহাৰ কৰি পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালে নিঃশেষে বিনষ্ট কৰিব। সেই ঠাই সকলো লুটদ্ৰব্য আপোনালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুটদ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যীহোৱাৰ উদ্দেশ্যে জুইত পুৰিব। সেই নগৰ চিৰকালৰ কাৰণে যেন ভগ্নাৱশেষ হৈ থাকিব, তাক পুনৰাই কেতিয়াও সজা নহ'ব। যীহোৱাই যেন তেওঁ প্ৰচণ্ড ক্ৰোধৰ পৰা শান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্ৰব্যবোৰৰ এটাও দেখা নাযায়। তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব, লগতে আপোনালোকৰ পূৰ্বপুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব। তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো তাক পালন কৰিব, আৰু আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ দৃষ্টিত যি ভাল তাক কৰি বাধ্য হ'ব।